15 নং ছবি যীশুৰ আশ্চৰ্য কৰ্ম। এই ছবিখনে দেখুৱাইছে যে আশ্চৰ্য কৰ্ম কৰিবলৈ যীশুৰ মহান শক্তি আছে। বাওঁফালে দেখুৱাইছে যীশুৱে এজন যত্মৰে পৰা অন্ধৰ চকু চুই দিওঁতে দৃষ্টি শক্তি পালে। মাজৰ ছবিখনত যীশুৱে এজন মৃত যুৱকক জীয়াই তুলিছিল, তাৰ মাক বাপেকে চাই আছিল। শেষত আমি দেখিছো যে যীশুৱে পানীৰ ওপৰত কোচ কাঢ়িছে। তেওঁ নাৱত গৈ তথা তেওঁৰ শিষ্যবিলাকৰ ওচৰলৈ গৈছিল। তেওঁ ঈশ্বৰৰ পুত্ৰ হয় তাকে দেখুৱাবলৈ প্ৰভু যীশুৱে এনে আচৰিত কৰ্ম কৰিছিল। তেওঁৰ আত্মাৰ শক্তিৰ দ্বাৰা যীশুৱে আমাকো সহায় কৰিব পাৰে।